আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰি পঢ়িছো অৰুণিমা গোস্বামীয়ে আৰু মোৰ সৈতে আছে অংকুৰ জ্যোতি শৰ্মা। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল চতুৰ্থ পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অব্যাহত। বিজেপিৰ নেতা তথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ওড়িশাত নিৰ্বাচনী প্ৰচাৰ। অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধীনৰ চলিত বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা। অসম লোকসেৱা আয়োগৰ 2023 বৰ্ষৰ সংযুক্ত প্ৰতিযোগিতামূলক প্ৰাৰম্ভিক পৰীক্ষাৰ ফলাফল ঘোষণা। মূল পৰীক্ষাৰ বাবে সৰ্বমুঠ 2898 গৰাকী পৰীক্ষাৰ্থীৰ যোগ্যতা অৰ্জন। চোৱাইন ফ্লুত আক্ৰান্ত হৈ এটি শিশুৰ মৃত্যু হোৱাৰ পৰিপ্ৰেক্ষিতত স্বাস্থ্য বিভাগে যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা বুলি স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ প্ৰকাশ। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ আজিৰ খেলত পঞ্জাৱ কিংছ ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিৰুদ্ধে অৱতীৰ্ণ। লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ অন্তত পৰৱৰ্তী চাৰিটা পৰ্যায়ৰ নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান তীৱতৰ হৈ উঠিছে। চতুৰ্থ পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰৰ সামৰণিলৈ মাজত এটা দিন বাকী থকা অৱস্থাত প্ৰধান ৰাজনৈতিক দলসমূহৰ আগশাৰীৰ নেতাসকলে নিজ নিজ দলৰ প্ৰাৰ্থীৰ বাবে জনসাধাৰণৰ পৰা সমৰ্থন বিচাৰি প্ৰচাৰ অভিযানত অংশগ্ৰহণ কৰিছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা দলৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা আজি বিয়লি উত্তৰ প্ৰদেশৰ ফতেহপুৰ আৰু চিত্ৰকূটত জনসভাত অংশগ্ৰহণ কৰে। নিজৰ ভাষণত শ্ৰীনাড্ডাই কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত উত্তৰ প্ৰদেশত জনকল্যাণ আৰু দ্ৰুত বিকাশৰ পথ প্ৰশস্ত হৈছে। ৰাজ্যখনত নৱনিৰ্মাণ আৰু বুনিয়াদী সেৱাখণ্ডত নতুন যুগৰ সূচনা হৈছে বুলি তেওঁ উল্লেখ কৰে। শ্ৰীনাড্ডাই আজি চতুৰ্থ পৰ্যায়ত সামৰি লবলগীয়া সমষ্টিসমূহৰ বিধায়ক আৰু বিধায়িনী পৰিষদৰ সদস্যসকলৰ সৈতেও আলোচনাত মিলিত হ'ব। আনহাতে সমাজবাদী পাৰ্টীৰ মুৰববী অখিলেশ যাদৱে আজি বাহৰেইছ, ধৌৰাহৰা আৰু লখিমপুৰ খেৰীত প্ৰচাৰ চলায়। একেদৰে বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহে আজি তেলেংগানাৰ ভনগিৰি লোকসভা সমষ্টিৰ দলীয় প্ৰাৰ্থী ডঃ বুৰানৰসিংহা গৌৰৰ হকে প্ৰচাৰ চলায়। অসমৰ মুখ্যমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি ওড়িশাত বিজেপিৰ হকে প্ৰচাৰ অভিযানত অংশগ্ৰহণ কৰে। প্ৰচাৰ অভিযানত তেওঁ নৱৰংপুৰ লোকসভা সমষ্টিৰ মালকানগিৰিৰ লগতে চিত্ৰাকুণ্ডা আৰু খল্লিকোটত দলীয় প্ৰাৰ্থীৰ হকে নিৰ্বাচনী সভাত ভাষণ দিয়ে। কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰাহুল গান্ধীয়েও আজি ৰাজ্যখনত নিৰ্বাচনী প্ৰচাৰত ভাগ লয়। তেওঁ নৰ্ছাপুৰ আৰু হায়দৰাবাদৰ উপকণ্ঠৰ চাৰুৰ নগৰত এখন জনসভাত অংশ লয়। কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী ৱাদ্ৰাই আজি উত্তৰ প্ৰদেশৰ ৰায়বেৰেলীত নিৰ্বাচনী প্ৰচাৰত অংশ লয়। বি আৰ এছৰ মুৰববী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওৱে আজি কৰিমনগৰৰ এটা ৰোড শ্বত অংশ লয়। দেশৰ মূল সমস্যাসমূহ আওকাণ কৰি ক্ষুদ্ৰ স্বাৰ্থৰ বাবে পাকিস্তানৰ লেখীয়া বিদেশী ৰাষ্ট্ৰ প্ৰসংগ অযথা টানি অনাৰ উপৰি দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ গ্ৰেপ্তাৰৰ দৰে বিষয়ক লৈ তেওঁ বিজেপি চৰকাৰক সমালোচনা কৰে। লোকসভা নিৰ্বাচনৰ পঞ্চম পৰ্যায়ত দেশৰ 6খন ৰাজ্য আৰু 2টা কেন্দ্ৰীয়শাসিত অঞ্চলৰ 49টা সমষ্টিৰ বাবে মুঠ 695 গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াটো নিশ্চিত হৈছে। এই পৰ্যায়ৰ বাবে মুঠ 1584 মনোনয়ন পত্ৰ দাখিল কৰা হৈছিল আৰু পৰীক্ষাৰ অন্তত 749 মনোনয়ন বৈধ হিচাপে বিবেচিত হৈছে। এই পৰ্যায়ত উত্তৰ প্ৰদেশৰ 14খন, মহাৰাষ্ট্ৰৰ 13, পশ্চিমবংগৰ 7, বিহাৰ আৰু ওড়িশাৰ 5খনকৈ, ঝাৰখণ্ডৰ 3খন আৰু জম্মু কাশ্মীৰ তথা লাডাখৰ 1খনকৈ আসনৰ বাবে অহা 20 মে'ত ভোটগ্ৰহণ কৰা হ'ব। ইফালে ষষ্ঠ পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে মনোনয়ন প্ৰত্যাহাৰৰ আজি অন্তিম দিন। এই পৰ্যায়ত 6খন ৰাজ্য আৰু 2টা কেন্দ্ৰীয়শাসিত অঞ্চলৰ 58টা সংসদীয় সমষ্টি নিৰ্বাচন হ'ব। দিল্লীৰ 7টা, হাৰিয়ানাৰ 10, উত্তৰ প্ৰদেশৰ 14, বিহাৰ আৰু পশ্চিমবংগৰ 8টা, ওড়িশাৰ 6টা, ঝাৰখণ্ডৰ 4টা, জম্মু আৰু কাশ্মীৰৰ 1টাকৈ সমষ্টিৰ বাবে নিৰ্বাচন হ'ব। অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধীনৰ চলিত বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলসমূহ আজি ঘোষণা কৰা হৈছে। এইবাৰ শীৰ্ষস্থান অবিহনে এই পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হয়। ফলাফল অনুসৰি কলা শাখাত 89.18%, বিজ্ঞান শাখাত 89.88%, বাণিজ্য শাখাত 87.80% আৰু বৃত্তিমুখী শাখাত 85.78% পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছে। শিক্ষামন্ত্ৰী ডঃ ৰমেশ বৰুৱাই প্ৰকাশ কৰা মতে এইবেলি পৰীক্ষাত অৱতীৰ্ণ হোৱা মুঠ 2,73,908 পৰীক্ষাৰ্থীৰ মাজৰ পৰা 2,42,794 পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছে। ফলাফল অনুসৰি কলা শাখাত মুঠ 40,499 প্ৰথম বিভাগত, 65,532 দ্বিতীয় বিভাগত আৰু 72,775 পৰীক্ষাৰ্থী তৃতীয় বিভাগত উত্তীৰ্ণ হোৱাৰ বিপৰীতে বিজ্ঞান শাখাত 23,552 প্ৰথম বিভাগত, 17,339 দ্বিতীয় বিভাগত আৰু 8,062 পৰীক্ষাৰ্থী তৃতীয় বিভাগত উত্তীৰ্ণ হয়। বাণিজ্য শাখাত 5,915 প্ৰথম বিভাগত, 6,087 দ্বিতীয় বিভাগত আৰু 3,194 পৰীক্ষাৰ্থী তৃতীয় বিভাগত উত্তীৰ্ণ হোৱাৰ বিপৰীতে বৃত্তিমুখী শাখাত 163 প্ৰথম বিভাগত, 445 দ্বিতীয় বিভাগত আৰু 140 পৰীক্ষাৰ্থী তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে। ফলাফলত প্ৰকাশ পোৱা মতে এইবাৰ পৰীক্ষাত কলা শাখাত বাক্সা জিলাই প্ৰথম স্থান, নলবাৰী জিলাই দ্বিতীয় আৰু দৰং জিলাই তৃতীয় স্থান লাভ কৰিছে। বিজ্ঞান শাখাত তামোলপুৰ আৰু শিৱসাগৰ জিলাই প্ৰথম স্থান লাভ কৰাৰ বিপৰীতে বাক্সা আৰু যোৰহাট জিলাই দ্বিতীয় স্থান আৰু বৰপেটা আৰু কামৰূপ জিলাই তৃতীয় স্থান লাভ কৰিছে। বাণিজ্য শাখাত বজালী জিলাই প্ৰথম স্থান, বাক্সা আৰু তামোলপুৰ জিলাই দ্বিতীয় স্থান আৰু বৰপেটা আৰু নগাঁও জিলাই তৃতীয় স্থান লাভ কৰিবলৈ সমৰ্থ হৈছে। আমাৰ সংবাদদাতাসকলে জনোৱা অনুসৰি যোৰহাট জিলাত বিজ্ঞান শাখাত উত্তীৰ্ণৰ হাৰ হৈছে 95.04%, কলা শাখাত উত্তীৰ্ণৰ হাৰ 95.02%, বিপৰীতে বাণিজ্য শাখাত এই হাৰ হৈছে 86.65%। ইপিনে শোণিতপুৰ জিলাত বিজ্ঞান শাখাত অৱতীৰ্ণ হোৱা 9,310 শিক্ষাৰ্থীৰ ভিতৰত 8,131 উত্তীৰ্ণ হৈছে। তামোলপুৰ জিলাৰ বাণিজ্য মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলেও ভাল ফলাফল দেখুৱাবলৈ সমৰ্থ হৈছে। মহাবিদ্যালয়খনৰ 105 পৰীক্ষাৰ্থীৰ ভিতৰত 32 প্ৰথম বিভাগত, 64 দ্বিতীয় বিভাগত আৰু 7 তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে। সদ্যঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষা মহানগৰীৰ কেইবাখনো শিক্ষানুষ্ঠানে ভাল ফলাফল দেখুৱাবলৈ সমৰ্থ হয়। ফলাফল অনুসৰি কটন বিশ্ববিদ্যালয়ৰ কলা শাখাত উত্তীৰ্ণৰ হাৰ 97% হোৱাৰ বিপৰীতে বিজ্ঞান শাখাত এই হাৰ হৈছে 94.4%। মহানগৰীৰ তাৰিণী চৰণ চৌধুৰী চৰকাৰী ছোৱালী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ 100% ছাত্ৰী উত্তীৰ্ণ হ'বলৈ সমৰ্থ হৈছে। একেদৰে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ তিনিওটা শাখাতে বিগত বৰ্ষসমূহৰ তুলনাত নগাঁও জিলাত উন্নত ফলাফল পৰিলক্ষিত হৈছে। চৰকাৰী খণ্ডৰ শিক্ষানুষ্ঠানসমূহৰ উন্নত ফলাফলে ইতিবাচক বাৰ্তা কঢ়িয়াই আনিছে। এইবাৰ জিলাখনৰ সামগ্ৰিক উত্তীৰ্ণৰ হাৰ 93.09%, কলা শাখাত উত্তীৰ্ণৰ হাৰ 93.96% হোৱাৰ বিপৰীতে বিজ্ঞান শাখাত 90.95% আৰু বাণিজ্য শাখাত এই হাৰ 94.35%। অসম লোকসেৱা আয়োগে 2023 সংযুক্ত প্ৰতিযোগিতামূলক প্ৰাৰম্ভিক পৰীক্ষাৰ ফলাফল ঘোষণা কৰিছে। মূল পৰীক্ষাৰ বাবে মুঠ 2,898 পৰীক্ষাৰ্থীয়ে যোগ্যতা অৰ্জন কৰিছে। ইয়াৰ ভিতৰত 719 মহিলা, 106 বিশেষভাৱে সক্ষম আৰু 102 প্ৰাক্তন সৈনিক পৰীক্ষাৰ্থীও আছে। প্ৰথমবাৰৰ বাবে পৰীক্ষাৰ্থীক মৰাণ মতকৰ বাবে সংৰক্ষণ কৰা পদৰ বিপৰীতেও প্ৰাৰ্থীয়ে মূল পৰীক্ষাৰ বাবে যোগ্যতা অৰ্জন কৰিছে। উল্লেখযোগ্য যে ৰাজ্যৰ 32 জিলাৰ 116 কেন্দ্ৰত মুঠ 235 পদৰ বিপৰীতে অনুষ্ঠিত এই পৰীক্ষাত 67,291 প্ৰাৰ্থীয়ে আবেদন কৰিছে। আয়োগৰ এটা বিবৃতি অনুসৰি জুলাই মাহৰ শেষ ভাগত মূল পৰীক্ষা অনুষ্ঠিত হ'ব। মূল পৰীক্ষাৰ প্ৰশ্নকাকতসমূহ ইংৰাজীৰ লগতে অসমীয়াতো উপলব্ধ হ'ব। পৰীক্ষাৰ্থীসকলে অসমীয়া মাধ্যমতো উত্তৰসমূহ লিখিব পাৰিব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত সন্মানীয় পদ্ম বঁটা প্ৰদান কৰে। দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান পদ্ম বঁটাসমূহ পদ্মবিভূষণ, পদ্মভূষণ আৰু পদ্মশ্ৰী এই তিনিটা শিতানত প্ৰদান কৰা হয়। কলা, সমাজসেৱা, বিজ্ঞান আৰু অভিযান্ত্ৰিক, বাণিজ্য আৰু উদ্যোগ, ঔষধ, সাহিত্য আৰু শিক্ষা, ক্ৰীড়া আৰু অসামৰিক সেৱা আদি বিভিন্ন শিতানত পদ্ম বঁটাসমূহ প্ৰদান কৰা হয়। প্ৰতি বছৰে গণৰাজ্য দিৱসৰ দিনা এই বঁটাসমূহ ঘোষণা কৰা হয়। যোৱা 22 এপ্ৰিলত ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে 3 ব্যক্তিক পদ্মবিভূষণ, 8 পদ্মভূষণ আৰু 55 ব্যক্তিক পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰিছিল। আজিৰ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। ব্ৰহ্মপুত্ৰৰ জলস্তৰ সামান্য নিম্নগামী হোৱাৰ পৰিপ্ৰেক্ষিতত গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজৰ ফেৰী সেৱা আজি পুনৰ আৰম্ভ কৰা হৈছে। জলপৃষ্ঠ বৃদ্ধি পোৱাৰ বাবে যোৱা 6 মেৰ পৰা ফেৰী সেৱা বন্ধ হৈ আছিল। আজি উত্তৰ গুৱাহাটীৰ 3 ঘাট, মধ্যমখণ্ড, ৰজাদুৱাৰ আৰু মাছগাঁও ঘাটৰ পৰা ফেৰী সেৱা আৰম্ভ হয়। উল্লেখযোগ্য যে অভ্যন্তৰীণ জল পৰিবহন বিভাগে পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি 3 ফেৰী সেৱা বন্ধ ৰখাৰ ফলত যাত্ৰীসকলৰ যাতায়াতৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হৈছিল। শ্ৰোতাসকলে সন্ধিয়া আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক অংকুৰ জ্যোতি শৰ্মাৰ পৰা।
ছুৱাইন ফ্লুত আক্ৰান্ত হৈ বৰাক উপত্যকাত কালি এটি শিশু মৃত্যু হোৱাৰ পৰিপ্ৰেক্ষিতত স্বাস্থ্য বিভাগে যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা বুলি ৰাজ্যৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই প্ৰকাশ কৰিছে। স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে এই ক্ষেত্ৰত জনসাধাৰণক আতংকিত নহবলৈ আহান জনাইছে। লগতে তেওঁ ছুৱাইন ফ্লুৰ সংক্ৰমণ নিশ্চিত কৰি ইয়াৰ আনুষংগিক ঠাইসমূহৰ বিভিন্ন ব্যক্তিৰ শৰীৰৰ পৰীক্ষাৰ লগতে সজাগতা সৃষ্টিৰ ব্যৱস্থা গ্ৰহণ কৰা বুলি প্ৰকাশ কৰিছে। ৰাজ্যৰ চিকিৎসা মহাবিদ্যালয়সমূহতো প্ৰাৰম্ভিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে বুলি তেওঁ জানিবলৈ দিছে। আনহাতে ডিব্ৰুগড়ত কলেৰা সদৃশ ৰোগৰ প্ৰাদুৰ্ভাৱ ঘটা সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নত শ্ৰীমহন্তই এই বিষয়টোত তৎকালীনভাৱে ব্যৱস্থা গ্ৰহণ কৰিবলৈ জিলা প্ৰশাসনক নিৰ্দেশনা দিয়া বুলি অৱগত কৰে। নলবাৰী জিলাৰ দক্ষিণগাঁৱত স্থাপন কৰা নলবাৰী চিকিৎসা মহাবিদ্যালয়ৰ চৌহদত আজি চিকিৎসা মহাবিদ্যালয়খনৰ প্ৰথম বৰ্ষপূৰ্তি উৎসৱ উদযাপন কৰা হয়। অনুষ্ঠানৰ শুভাৰম্ভ কৰি শ্ৰীমন্ত শংকৰদেৱ চিকিৎসা মহাবিদ্যালয়ৰ উপাচাৰ্য ডাঃ ধ্ৰুৱজ্যোতি বৰাই মহাবিদ্যালয়খনৰ শিক্ষাৰ্থীসকলক ৰাইজৰ হকে কাম কৰি যাবলৈ আহান জনায়। উল্লেখযোগ্য যে চিকিৎসা মহাবিদ্যালয়খনে পৰৱৰ্তী সময়ত এইমছৰ সৈতে মিলিত হৈ শৈক্ষিক আৰু কাৰিকৰী দিশত সেৱা আগবঢ়াবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। মহাবিদ্যালয়খনৰ প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱসত এইমছৰ কাৰ্যবাহী সঞ্চালক ডাঃ অশোক পুৰাণীয়ে এই কথা প্ৰকাশ কৰে। চিকিৎসা মহাবিদ্যালয়খনলৈ শিক্ষকৰ আদান প্ৰদানৰ লগতে কাৰিকৰী আৰু জটিল অস্ত্ৰোপচাৰৰ ক্ষেত্ৰত এইমছে সহায় কৰিব বুলি তেওঁ কয়। তামোলপুৰ জিলাৰ অন্তৰ্গত এন কে দৰঙাত আজি মানৱ দ্ৰব্যৰ বিৰুদ্ধে এখন সজাগতামূলক সভা অনুষ্ঠিত হয়। এই সভাখনৰ জৰিয়তে ভাৰত ভূটান সীমান্তৰ এন কে দৰঙাত চলি থকা মাদক দ্ৰব্যৰ বেহাৰ লগতে তিল, জোৱা আদিৰ বিৰুদ্ধে ৰাইজক সজাগ কৰাৰ প্ৰয়াস গ্ৰহণ কৰা হৈছে। ইয়াৰ উপৰি সভাত অবৈধ কাৰ্যকলাপ প্ৰতিৰোধ কৰিবলৈ কেইবাটাও কাৰ্যমন্থা গ্ৰহণ কৰাৰ লগতে সন্দেহজনক ব্যক্তিক দেখিলে প্ৰশাসনক খবৰ দিবলৈ ৰাইজক আহান জনোৱা হয়। গোলাঘাট জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আজি জিলা পথ সুৰক্ষা সমিতিৰ এখন বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত জিলাখনৰ আয়ুক্ত বিভাগীয় মুৰববীসকলক সাপ্তাহিক প্ৰতিবেদনসমূহ নিয়মীয়াকৈ দাখিল কৰিবলৈ নিৰ্দেশ দিয়াৰ লগতে জিলাখনত সঘনাই সংঘটিত হৈ থকা দুৰ্ঘটনা ৰোধ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণৰ আহান জনায়। তেওঁ লগতে পূৰ্বৰ প্ৰতিবেদনত উল্লেখিত ব্যৱস্থাসমূহৰ বাকী ৰৈ যোৱা কামসমূহ শীঘ্ৰে সমাপ্ত কৰিবলৈ বিভাগীয় বিষয়াসকলক নিৰ্দেশ দিয়ে। লগতে গোলাঘাট নগৰৰ মাজেদি চলাচল কৰা ডাম্পাৰসমূহৰ প্ৰৱেশৰ সময়সূচী সাল সলনি কৰিবলৈ তেওঁ নিৰ্দেশ দিয়ে। অসম নাগালেণ্ড সীমান্তৰ নিম্নাগড়ৰ চিংফাং অঞ্চলত আজি চি আৰ পি এফে দুজন যুৱকক অস্ত্ৰসহ আটক কৰে। যুৱক দুজনৰ পৰা 9mm পিষ্টল আৰু 5 গুলী জব্দ কৰা হৈছে। জানিব পৰা মতে নাগালেণ্ডৰ যুৱকজনে পিষ্টল বিক্ৰী কৰিবলৈ চিংফাঙলৈ অহাৰ সম্ভেদ পাই চি আৰ পি এফৰ দলে অভিযান চলাই যুৱক দুজনক আটক কৰে। সম্প্ৰতি দুয়োজনকে মথুৰাগড় থানাত গতাই দিয়াৰ লগতে জেৰা কৰি থকা হৈছে। সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ তৰাবাৰী হাতীমান্ধা আঞ্চলিক সমিতি আৰু টংলা আঞ্চলিক আক্ৰাছৰ উদ্যোগত অহা 11 মে দিনযোৰা কাৰ্যসূচীৰে তৰাবাৰীত বিশ্ব উৎসৱৰ লগতে জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহৰ আয়োজন কৰা হৈছে। সেইদিনা সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা চমুকৈ আক্ৰাছৰ পতাকা উত্তোলনেৰে কাৰ্যসূচী শুভাৰম্ভ কৰা হ'ব। ইয়াৰ পাছত স্মৃতি তৰ্পণ আৰু গছপুলি ৰোপণ আৰু মুকলি সভা অনুষ্ঠিত হ'ব। সন্ধিয়া সাংস্কৃতিক সমাৰোহত বিভিন্ন জনগোষ্ঠীয় অনুষ্ঠান পৰিৱেশন কৰা হ'ব। আছাম ছিনিয়ৰ বেডমিণ্টন ক্লাবৰ উদ্যোগত গুৱাহাটী নেহৰু ষ্টেডিয়ামৰ দেশভক্ত তৰুণৰাম ফুকন ইনডোৰ ষ্টেডিয়ামত কাইলৈৰ পৰা তিনিদিনীয়াকৈ অষ্টম নৰ্থ ইষ্ট ছিনিয়ৰ বেডমিণ্টন চেম্পিয়নশ্বিপ অনুষ্ঠিত হ'ব। উত্তৰ পূবৰ লগতে ভূটান নেপালৰ খেলুৱৈয়ে এই চেম্পিয়নশ্বিপত অংশ ল'ব। আছাম ছিনিয়ৰ বেডমিণ্টন ক্লাবৰ সভাপতি তথা অৱসৰপ্ৰাপ্ত আৰক্ষী সেৱাৰ বিষয়া প্ৰদীপ কুমাৰে এখন সংবাদমেলত এই কথা প্ৰকাশ কৰে। আয়োজকসকলৰ মতে কাইলৈ সন্ধিয়া 6 চেম্পিয়নশ্বিপৰ উদ্বোধনী অনুষ্ঠানত অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান হৰমিত সিং উপস্থিত থাকিব। প্ৰতিযোগিতাসমূহ 6 শাখাত অনুষ্ঠিত হ'ব। 2 খেলুৱৈৰ বয়স যোগ কৰাৰ ভিত্তিত এই শাখাসমূহ নিৰ্ধাৰণ কৰা হ'ব। আনহাতে 65 বছৰ উদৰ শাখাত আন এটা মিক্সড ডাবল শাখা অনুষ্ঠিত হ'ব। খেলখনত পুৰস্কাৰ হিচাপে 4,00,000 টকা ধাৰ্য কৰা হৈছে। অহা 12 মে'ত চেম্পিয়নশ্বিপৰ সামৰণি পৰিব। প্ৰতিযোগিতাত কমেও 250 গৰাকী খেলুৱৈ অংশগ্ৰহণ কৰিব বুলি সভাপতিগৰাকীয়ে জানিবলৈ দিছে। আজিৰ এই সংবাদমেলত আছাম ছিনিয়ৰ বেডমিণ্টন ক্লাবৰ সাংগঠনিক সম্পাদক বিষ্ণু ডেকা, অসম বেডমিণ্টন সন্থাৰ সম্পাদক তথা ভাৰতীয় বেডমিণ্টন সন্থাৰ যুটীয়া সম্পাদক ওমৰ ৰচিদ, মানৱ প্ৰতিম শৰ্মাকে ধৰি ভালেকেইজন বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি ধৰমশালাত হ'বলগীয়া এখন খেলত পাঞ্জাব কিংছ ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। কালি নিশা হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত প্ৰতিযোগিতাৰ এখন খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদে লক্ষ্ণৌ ছুপাৰ কিংছক 10 পৰাস্ত কৰে। ভাৰতৰ খাদ্য সুৰক্ষা আৰু মান প্ৰাধিকৰণে ভেজাল খাদ্য চিনাক্তকৰণ আৰু ইয়াৰ বিক্ৰী ৰোধ কৰাৰ উদ্দেশ্যে শেহতীয়াকৈ কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিছে। এই উদ্দেশ্যে প্ৰাধিকৰণে খাদ্য পৰীক্ষা নিৰ্দেশনা পুথি মুকলি কৰাৰ লগতে খাদ্য পৰীক্ষা কৰা বাহন আৰু সঁজুলিৰ জৰিয়তে ভেজাল খাদ্য প্ৰতিৰোধ কৰাৰ ব্যৱস্থা লৈছে। ভেজাল চিনাক্তকৰণ পুথিৰ সহায়ত উপভোক্তাই ঘৰৰ খাদ্য সামগ্ৰীত সাধাৰণতে হোৱা ভেজাল চিনাক্ত কৰিব পাৰিব। ইয়াৰ সহায়ত গাখীৰ, তেল, চেনি, মছলা আদিৰ ভেজালকৰণ চিনাক্ত কৰিব পাৰিব। প্ৰাধিকৰণে ফুড ছেফটি অন হুইলছ শীৰ্ষক ব্যৱস্থাৰে খাদ্য কৰিব ভ্ৰাম্যমান বাহনত খাদ্য সামগ্ৰীৰ ভেজাল ক্ষীপ্ৰতাৰে ধৰা পেলাবলৈ সমৰ্থ হ'ব। ইয়াৰ লগতে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে খাদ্য সুৰক্ষা প্ৰাধিকৰণে ফুড ছেফটি মেজিক বক্স নামৰ খাদ্য সুৰক্ষা পৰীক্ষা কিট এটা মুকলি কৰিছে। এই কিটৰ সৰু বাকচটোত এখন নিৰ্দেশনা পুথিও দিয়া হৈছে আৰু ইয়াৰ জৰিয়তে ছাত্ৰ ছাত্ৰীয়ে খাদ্য সামগ্ৰীৰ ভেজাল ধৰা পেলাবলৈ 100 পৰীক্ষা সম্পন্ন কৰিব পাৰিব। সমগ্ৰ দেশৰ জনসাধাৰণৰ মাজত খাদ্য সামগ্ৰীক লৈ সজাগতা সৃষ্টি কৰাৰ বাবে খাদ্য সুৰক্ষা প্ৰাধিকৰণে এনেধৰণৰ ব্যৱস্থা লৈছে। চতুৰ্থ পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অব্যাহত। বিজেপি নেতা তথা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ উৰিষ্যাৰ নিৰ্বাচনী প্ৰচাৰ। অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধীনৰ 2023 উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা। অসম লোকসেৱা আয়োগৰ 2023 সংযুক্ত প্ৰতিযোগিতামূলক প্ৰাৰম্ভিক পৰীক্ষাৰ ফলাফল ঘোষণা। মূল পৰীক্ষাৰ বাবে সৰ্বমুঠ 2898 গৰাকী পৰীক্ষাৰ্থীৰ যোগ্যতা অৰ্জন। ছোৱাইন ফ্লুত আক্ৰান্ত হৈ এটি শিশুৰ মৃত্যু হোৱাৰ পৰিপ্ৰেক্ষিতত স্বাস্থ্য বিভাগে যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা বুলি স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত প্ৰকাশ। আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ আজিৰ খেলত পাঞ্জাব কিংছ ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিৰুদ্ধে অৱতীৰ্ণ। সন্ধিয়াৰ আঞ্চলিক বাতৰি ইমানতে হৈ গ'ল। নমস্কাৰ।